কথাপাত
কি কৈছ?
এনে আছো,
ক'ত আছ?
মই কমা বন্ধা বৰ্তাই ফোন লগাই দিছে নি আজি?
বৰ্তাই ফোন লগাই দিছে, মই বৰ্তা ঘৰলে আহিছিলো গধূলি। বনাই আছো জইণ্ট এডাল, কথাপাত বুলি কৈছে ফোনটো। মই গম নাপাওঁ নহয় কত কথা পাতিব লাগে, কি কথা পাতিব লাগে, এতিয়াহে গম পাইছো কত কথা পাতিব লাগে। ভাত বনাব কৈছে বৰ্তাই।
কাক?
মই ভাত বনাম কৈছে।
কি বনাইছে বৰ্তাই?
মোক বনাবলৈ গৈছে, মোক বনাবলৈ গৈছে।
ভাত বনাই যা।
ভাতটো কুকাৰ পাতি দিলে হৈয়ে গল ন? কত আছ তই?
মই কমা বন্ধাত আছো।
কমা বন্ধাত কি কৰি আছ?
বা এজনী ঘৰলৈ আহিলো।
তই ৰচোন, তই যে মই ফোন কৰিলে ৰিচিভ নকৰ, বৰ্তাই ফোন কৰিলত একে বাৰটা ৰিচিভ কৰিলি যে।
মই হেৰি চিনাকি কৰিলোহেঁতেন বৰ্তাক।
কাৰ লগত?
বৃষ্টিবা
কয় দে আকৌ তেতিয়াহলে। তোক দীপশিখা পা আঁতৰত থাকিবলৈ গৈছে।
দীপশিখা কোন এতিয়া?
তোক মই সেইদিনাখন নাম এটা কবলৈ পাহৰিছিলো যে দীপশিখা আছিলে সেইজনী।
কোন হয়নো?
এই আছিলে ক্লাব হাউচৰ মেটাৰ। ক্লাব হাউচৰ বিল্লা এটা আছিলে বুলি কৈছে। বিল্লা হয় মানে গুৱাহাটীৰ ছোৱালীখিনি বৰ্তাৰ লগত বিল্লামী কৰিছে ন ল'ৰা ছোৱালীখিনিয়ে। তো বিল্লা গোটেই গুৱাহাটীৰ ল'ৰা ছোৱালী বিল্লা।
সেইটোতো চবেই জানে, সেইটোও জানে। হেল্ল',
ভাত খালিনে?
ভাত খাই অলপ আগত আহিছো, তাৰপিছতে কিবা মিমিক্ৰি কৰি আছো
গোটেইকেইজনী।
মাহীৰ লগত কথা পতাইছিলো মই সেইদিনা।
মাৰ লগত?
মাৰ লগত মই ঘৰলে যোৱাই নাই, মাৰ লগত ঘৰলে গলে পতাম।
তোৰ বিয়া ফিনিছ?
ফিনিছ। মই ভাত বনাবলৈ শিকো আৰু বৰ্তা।
তই ভাত বনাবলৈ শিকা নাই?
মানে জানো,
পৰিয়া ছোৱালীহে ভাত বনাব নাজানে। এটা বিহু আছে, শুনিবি নেকি?
শুনক,
এতিয়া নুশুনা, মই তোলে পঠাই দিম।
ভাত বনাবলৈ জানো মই।
ভাত বনালে কি হব? ভাত কিটাতো একেবাৰে পানীখিনি দিবি, তাৰপৰা চাউল কিটা দিবি, অকণমান তেল বা নিমখ অকণ দিবি, তেতিয়া জৰ জৰিয়া হব ভাত কিটা। সেইটো জানো নাজানো?
তেল দিব লাগে নি ভাতত?
সেইটোৱেই নাজানো, সেইটোৱেই নাজানো। পানীখিনি উতলালে চাউল কিটা আগতে তিয়াই থৈ ওপৰত দিবি, দি পেলাই এক ফুটা তেল দিবি, যদি তেল নাই অকমান নিমখ দিবি, নিমখ দিলে ভালকে যেতিয়া উতলিব চেকি থৈ দিবি, চেকি দিলে ভাতখিনি জৰ
জৰিয়া
হব। সেইখিনিও কথা তোৰ মায়ে শিকাইছিলে, সেইকাৰণে কৈছো তোৰ মাৰ লওঁ মোক কথা পতা।
আপুনি কি কয় ঠিক নাই আৰু মাক।
মই কি কওঁ কি নকওঁ, তাইৰ লগত মই কি কথা পাতো, কি চেক্স টক কৰো, সেইটো তোৰ লগত কথা নাই নহয়। তাইক মই কিবা বেয়া কথাও কব পাৰো মনে মনে, নাথাকিলেই হল। তেতিয়াহলে তোৰ মাৰ লগত মোৰ লগত কথা পাতো, তোৰ মা মোতকে সৰু হব তাই, একো চিন্তা নাই, মই যাৰ তাৰ কথা কব পাৰো। তাই বাপেকো লগত লগাই দিবি, তাইৰ লগতো মই কথা পাতো। তোৰ খেলা খতম বুজিছ, এখন খেলা খতম,
বিয়া পতাবই মানে মোক।
মই কি কৰিব পাৰো, মই কিবা কৰিব পাৰো নেকি? তেতিয়াহলে মই একোৱেই কৰিব নোৱাৰো, কিন্তু মই চন্দ্ৰ সূৰ্য যে দেখি আছো এখন মই চলাই আছো। দিয়া হল, থ এতিয়া
দিয়ক, ঠিক আছে, শুভৰাত্ৰি।